এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি 458 সংখ্যক তিৰুভাৱ তিথি। প্ৰতিবছৰে ভাদ মাহত অনুষ্ঠিত গুৰুজনাৰ এই তিথিত তেওঁৰ আধ্যামিক তথা সাংস্কৃতিক অৱদান সুঁৱৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰে। মাজুলীৰ কেইবাখনো সত্ৰত আজি ৰূপান্তৰৰ খনিকৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সজাই পৰাই তোলা সত্ৰ নামঘৰসমূহ আজি পুৱাৰে পৰা নাম প্ৰসংগ, গীত, নৃত্য আৰু গুৰু বন্দনাৰে মুখৰিত হৈছে। উজনি মাজুলীৰ নৱৰতনপুৰ গাঁৱৰ আইসকলে গুৰুজনাৰ তিথি উপলক্ষে নাম পৰিৱেশন কৰিছে। গুৰুজনাৰ তিৰুভাৱ তিথি আজি সমগ্ৰ বৰপেটাতে উলহ মালহেৰে পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ ৰূপে এই তিথি পালন কৰা হয়। এই সন্দৰ্ভত আমাক সবিশেষ জনাইছে বৰপেটা জিলাৰ আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
458 সংখ্যক তিৰুভাৱ তিথি আজি বৰপেটা সত্ৰত উলহ মালহেৰে পালন কৰা হৈছে। বৰপেটা সত্ৰত এই তিথি কীৰ্তন মহোৎসৱ ৰূপে পালন কৰা হয় আৰু এই তিথি 7-দিনীয়াকৈ পালন কৰা হয়। যোৱা 6টা দিনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ পাছত আজি 7ম দিনা মূল সভা অনুষ্ঠিত হৈছে আৰু ইয়াক লৈ বৰপেটা সত্ৰত যথেষ্ট উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। সত্ৰখনত পুৱাৰে পৰা যথেষ্ট লোকৰ ভিৰ হৈছে। বৰপেটা সত্ৰৰ লগতে পাটবাসীৰ শ্ৰীমন্ত শংকৰদেৱ থান সত্ৰ, গণকুচি সত্ৰ, কুণ্ডৰীয়া সত্ৰ আদিতো আজি গুৰুজনাৰ তিৰুভাৱ তিথি উলহ মালহেৰে পালন কৰা হৈছে।
কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জানিবলৈ দিয়া অনুসৰি আজি প্ৰভাতী বন্দনাৰে কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছত ভাগৱত পাঠ, নাম প্ৰসংগ আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। বিয়লি আইসকলৰ থিয় নামৰ পাছত সন্ধিয়া বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পৰিব। চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হৈছে। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় 2,000+ গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শোণিতপুৰ জিলাৰ টুবুকেঝাৰত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 5গৰাকী লোকৰ মৃত্যু হয়। এখন তীব্ৰবেগী ট্ৰাকে বিপৰীত দিশৰ পৰা অহা ইক' ভান এখনত খুন্দা মৰাৰ ফলত ইক' ভানখন দ খাৱৈত বাগৰি পৰি দুৰ্ঘটনাটো সংঘটিত হয়। নিহত লোককেইজন সঞ্জয় মেচ, লাতুমণি বৰা, প্ৰাঞ্জল বনিয়া, হৰবিন্দ হাজোৱাৰী আৰু নয়ন স্বৰ্গীয়াৰী বুলি চিনাক্ত কৰা হৈছে। আটাইকেইগৰাকীৰে ঘৰ উহনি পথাৰ বতাবাৰীত বুলি জানিব পৰা গৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 জুবিন গাৰ্গৰ গানৰ সাংগীতিক বৈশিষ্ট্যৰ বিবিধতা বিষয়ক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস, লেখক, কবি, সাংস্কৃতিক সমালোচক সমুদ্ৰ কাজল শইকীয়া আৰু আকাশবাণীৰ ঘোষক, গায়ক তথা ভইচ ক্ৰাফ্টাৰ প্ৰতিষ্ঠাপক ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তি ৰাণী ডেকাই। কামৰূপ জিলাৰ আমিনগাঁৱত আৰক্ষীয়ে অভিযান চলাই 29টা গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰে। আৰক্ষীয়ে আছিকুল হক আৰু আকাশ আলী নামৰ লোক দুজনকো গ্ৰেপ্তাৰ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰিকছ সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ব্ৰাজিল, চীন, ইথিঅপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAEকে ধৰি 11খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবাবু সুভিয়ন্তই যোৱা নিশা ৰাজধানী মহানগৰখনত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীক কেন্দ্ৰীয় কয়লা আৰু খনি ৰাজ্যমন্ত্ৰী সতীশ চন্দ্ৰ দুবে বিমানবন্দৰত আদৰণি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন দিল্লীত ব্ৰিকছ সন্মিলনৰ বাবে উপস্থিত হোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো দেশৰ নেতাৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰি জনসাধাৰণৰ কল্যাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।